এয়া আকাশবাণী গুৱাহাটী পুৱাৰজনী অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ উপস্থিতিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ সৈতে জনতা ভৱনত কালি এখন বৈঠকত মিলিত হৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে অহা বৰ্ষৰ পৰা বৃত্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ উপৰি পঞ্চম শ্ৰেণীলৈ সকলো শিক্ষাৰ্থীকে অভ্যাসন বহি যোগানৰ নিশ্চয়তা প্ৰদান কৰে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা শিক্ষকৰ দৰমহা যাতে কোনো জটি নপৰে তাৰ বাবেও ব্যৱস্থা লোৱা হ'ব বুলি ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ লগতে ঠিকাভিত্তিক কৰ্মৰত শিক্ষকৰ সংশোধিত সাময়িক পদোন্নতিত অনুমোদন দিয়াৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে অহা 3-4 দিনৰ ভিতৰত শিক্ষক বদলিৰ পৰ্টেল মুকলি কৰা হ'ব। প্ৰাথমিক শিক্ষকৰ বাবে সহ পৰিদৰ্শক পদৰ সংৰক্ষণ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে উত্থাপন কৰা দাবী বিবেচনা কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3-দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীশ্বাহে পৰহিলৈ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ দেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিৰগৰ জোখাওচঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। যোৱা বছৰৰ 23 অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছে বাহিনীটোৰ ঘাটি আইজলৰ পৰা জোখাওচঙলৈ স্থানান্তৰিত কৰাৰ বাবে চুক্তি সম্পাদন কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব আৰু সন্ধিয়া গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে নতুন ফৌজদাৰী আইন 3খন সন্দৰ্ভত বৈঠকত মিলিত হ'ব। শ্ৰীশ্বাহে 16 মাৰ্চত কোকৰাঝাৰৰ ডতমাত অনুষ্ঠিত হ'বলগীয়া এপছুৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি 16 মাৰ্চৰ বিয়লি তেওঁ নতুন দিল্লীলৈ বুলি উভতি যাব। ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা সাংসদ অমৃতপাল সিঙক লোকসভাৰ পৰা 54 দিনৰ ছুটী দিয়া হৈছে বুলি কালি কেন্দ্ৰীয় চৰকাৰে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ক অৱগত কৰে। সংসদীয় সমিতিয়ে সাংসদগৰাকীৰ সদস্য পদৰ প্ৰতি কোনো ভাবুকি নোহোৱাৰ নিশ্চয়তা প্ৰদান কৰি তেওঁৰ ছুটীত অনুমোদন জনায়। পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিলনগু আৰু ন্যায়াধীশ সুমিত গোৱেলৰ বিচাৰপীঠৰ সন্মুখত অতিৰিক্ত চলিচিটৰ জেনেৰেল সত্যপাল জৈনে কয় যে বিষয়টোৰ দায়িত্বাহী সমিতিয়ে মঙলবাৰে অমৃতপাল সিঙকে ধৰি 4জন সাংসদৰ বাবে ছুটীত অনুমোদন জনাইছে। ইয়াৰ পাছতে লোকসভা সচিবালয়ে কাৰাগাৰত থকা সাংসদজনক তেওঁৰ অনুমোদিত ছুটীৰ বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে সাংসদগৰাকীয়ে লোকসভাৰ বাজেট অধিৱেশনত উপস্থিত থকাৰ বাবে অনুমতি বিচাৰি 21 ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। এই আবেদনত একেৰাহে 60 দিন অনুপস্থিত থাকিলে এজন সাংসদে সদস্য পদ হেৰুওৱাৰ সংসদীয় নিয়মৰ কথা উল্লেখ কৰা হৈছিল। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কালি বিয়লি দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই খণ্ড শিক্ষা বিষয়া পদ্মেশ্বৰ বৰা আৰু মহিম দেৱজিৎ শইকীয়া নামৰ এজন শিক্ষকক উৎকোচৰ ধনসহ গ্ৰেপ্তাৰ কৰে। কাৰ্যালয়টোৰ এগৰাকী জ্যেষ্ঠ সহায়কৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই দুয়োজন লোকক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি কাৰ্যালয় সহায়কগৰাকীয়ে 9গৰাকী শিক্ষকৰ আয়কৰ ৰেহাই দিয়াৰ বাবে বিষয় আৰু শিক্ষকগৰাকীয়ে 90,000 টকাৰ উৎকোচ লোৱাৰ খবৰ লাভ কৰি উৰ্ধতন কৰ্তৃপক্ষলৈ খবৰ প্ৰেৰণ কৰিছিল। এই অনুসৰি পূৰ্বৰে পৰা গোপনে ৰৈ থকা দুৰ্নীতি নিবাৰক শাখাৰ দলে দুয়োজনক গ্ৰেপ্তাৰ কৰে। শিৱসাগৰত আলফাৰ নামত ধন দাবী কৰা 3জন প্ৰৱঞ্চকক আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰে। লোককেইজন দীপ হাজৰিকা, ছালিমুল্লাহ আৰু জামাল আলী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে শিৱসাগৰ চহৰৰ হাস্পতালৰ ৰোডৰ সমীপত স্বামী শ্ৰী আলফা বুলি পৰিচয় দিয়া অচিনাক্ত ব্যক্তিকেইজনে ধন দাবী কৰাৰ লগতে ধন নিদিলে হত্যাৰ ভাবুকি দিছিল। আৰক্ষীয়ে কালি অভিযান চলাই এই লোককেইজনক গ্ৰেপ্তাৰ কৰে। চাবুৱাত নিৰ্মাণৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ কাম অহা বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিৰ্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে কালি উত্তৰ পূবৰ প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি লেহেমীয়া গতিৰে চলি থকা কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।